দ্বিতীয় চমুৱেল ঊনৈছ অধ্যায়। দায়ুদ উলটি অহা আৰু পুনৰাই তেওঁ ৰাজত্ব পোৱা। যোৱাবক কোৱা হ'ল, চাওক, ৰজাই অবৰচালোমৰ বাবে ক্ৰন্দন আৰু হুক কৰিছে। সেইদিনাখনৰ জয় সকলো সৈন্যৰ পক্ষে হুক হৈ পৰিল, কাৰণ সেইদিনা লোকসকলে ৰজাই নিজ পুত্ৰৰ বিষয়ে বেজাৰ কৰিছে বুলি শুনিলে। যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেইদিনাখন চোৰৰ দৰে নগৰত সোমাল। ৰজাই নিজ মুখ ঢাকি বৰ মাতেৰে চিঞৰি কান্দি কান্দি ক'বলৈ ধৰিলে, হাই মোৰ পুত্ৰ অবৰচালোম, হাই অবৰচালোম, হাই মোৰ পুত্ৰ, মোৰ পুত্ৰ। পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক'লে, যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পুঁজি, সকলো প্ৰাণ, আপোনাৰ ভাৰ্যাসকলৰ আৰু উপপত্নীসকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাগবোৰক লাজত পেলালে, কিয়নো আপোনাক ঘৃণাওঁতাসকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতাসকলক আপুনি ঘীণ কৰে, কিয়নো আজি আপুনি প্ৰকাশ কৰিলে যে অধক্ষ আৰু দাসবোৰ আপোনাৰ আগত একোৱেই নহয়। কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে যে যদি অবৰচালোম জীয়াই থাকিলেহেঁতেন আৰু আমি সকলোৱে মৰিলোহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন। এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ আপোনাৰ সৈন্যসকলক সান্তনাৰ কথা কওক, কিয়নো মই যিহুৱাৰ নামেৰে শপত খাই কৈছো, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব, আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমংগল ঘটিছে সেই আটাইবোৰতকৈ আপোনাৰ এই অমংগল অতি গুৰুতৰ হ'ব। তাতে ৰজাই উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ'ল বোলে, চোৱা, ৰজা দেখোন দুৱাৰৰ মুখত বহি আছে। তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল। ইতিমধ্যে ইজৰাইলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ'ল। ইজৰাইলৰ সকলো ফৈদৰ মাজত সকলো লোকে পৰস্পৰে বিবাদ কৰি ক'লে, ৰজাই শত্ৰুবোৰৰ হাতৰ পৰা আমাক নিস্তাৰ কৰিছিল, পলেষ্টিয়াসকলৰ হাতৰ পৰাও আমাক উদ্ধাৰ কৰিছিল, আৰু এতিয়া তেওঁ অবৰচালোমৰ ভয়ত দেশৰ পৰা পলাই গ'ল। আৰু অবৰচালোম, আমি যিজনক আমাৰ ওপৰৰ ৰজা অভিষেক কৰিছিলোঁ, তেওঁৰো ৰণত মৃত্যু হ'ল। গতিকে এতিয়া তোমালোকে কিয় ৰজাক উভতাই অনাৰ বিষয়ে একো নোকোৱা? পাছত দায়ুদ ৰজাই চাদুক আৰু অবিয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, তোমালোকে যিহুদাৰ বৃদ্ধসকলক কোৱা ৰজাক নিজ গৃহলৈ উভতাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছা হওক। যিহেতু ৰজাক নিজ গৃহলৈ উভতাই নিবলৈ গোটেই ইজৰাইলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ'ল, তোমালোকে মোৰ ভাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ, তেন্তে তোমালোকে ৰজাক উভতাই নিবলৈ কিয় সকলোতকৈ পিছ পৰিছা হওক। আৰু তোমালোকে অমাচাকো ক'বা, তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা। তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক, আনকি ততোধিক দণ্ড দিয়ক। আৰু এইদৰে তেওঁ যিহুদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৱে মন এজনৰহে হ'ল। তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে বোলে, আপুনি আৰু আপোনাৰ দাগবোৰ পুনৰাই উভতি আহক। তেতিয়া ৰজাই উভতি জৰ্দনলৈ আহিল। সেই সময়তে যিহুদাৰ লোকসকলে ৰজাক জৰ্দন পাৰ কৰি আগবঢ়াই লৈ যাবলৈ গিলগললৈ আহিল। তেতিয়া দায়ুদ ৰজাক আগবঢ়াবৰ বাবে বহুৰিম নিবাসী গেৰাৰ পুত্ৰ বিনজামিনীয়া চিমিয়ে খৰখেদাকৈ জিহুদাৰ লোকসকলৰ লগত গ'ল আৰু তেওঁ লগৰ বিঞ্জামিনীয়া 1000 লোক আৰু চৌলৰ বংশৰ ডাক চিবা আৰু লগত তেওঁ 15 পুত্ৰ আৰু 20 দাস আছিল তেওঁলোকে ৰজাৰ সাক্ষাতে জৰ্ডন মাজেৰে পাৰ হৈছিল তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল ৰজাই জৰ্ডন পাৰ হোৱাৰ পিছত গেৰাৰ পুত্ৰ সেই চিমিয়েই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে আৰু চিমিয়েই ৰজাক ক'লে মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব মোৰ প্ৰভু মহাৰাজ জেৰুচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম কৰিছিল তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব কিয়নো মই যে পাপ কৰিছিলোঁ তাক আপোনাৰ এই দাসে জানো চাওক এই হেতুকে মোৰ প্ৰভু মহাৰাজক আগবঢ়াই নিবলৈ যোচেফৰ সকলো বংশৰ মাজত প্ৰথমে ময়েই আজিয়েই নামি আহিছো কিন্তু চৰুয়া পুত্ৰ অবিশ্বয়ে উত্তৰ দি ক'লে সেইবাবে জানো চিমিৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ'বনে কাৰণ তেওঁ জিহুৱাৰ অভিষিক্তজনক হাও দিছিল তাতে ডাউদে ক'লে হে চৰুয়া পুত্ৰসকল তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে যে আজি তোমালোক মোৰ বিৰোধিতা কৰিছা আজি ইজৰাইলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ডৰ হোৱা উচিত কিয়নো আজি যে মই ইজৰাইলৰ ওপৰৰ ৰজা হ'লো ইয়াক জানো মই নাজানো পাছৰ ৰজাই চিমিয়োক ক'লে তোমাৰ প্ৰাণদণ্ড নহ'ব এইবুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হ'বলৈ নামি আহিল ৰজা ওলাই যোৱাৰ দিনৰে পৰা শান্তিৰে ঘৰলৈ উভতি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই তেওঁ গুফ ছটা নাই আৰু কাপোৰো ধোৱা নাই তেওঁ ৰজাক দেখা কৰিবলৈ জেৰুচালেমলৈ আহোঁতে ৰজাই তেওঁক ক'লে হে মফিবোচত তুমি মোৰ লগত কিয় নগলা তাতে তেওঁ উত্তৰ দি ক'লে হে মোৰ প্ৰভু মহাৰাজ মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে কাৰণ আপোনাৰ এই দাসে কৈছিল মই গাধতি হজুৱাই তাৰ ওপৰত উঠি মহাৰাজৰ লগত যাম কিয়নো আপোনাৰ এই দাস খুৰা মোৰ দাস চিবায়ে মোৰ প্ৰভু মহাৰাজৰ আগত আপোনাৰ এই দাসৰ বদনাম কৰিলে কিন্তু মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য এতেকে আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে আপুনি তাকেই কৰক কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃবংশৰ কেৱল মৃত্যুৰ যোগ্য আছিল তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোতাসকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে এই হেতুকে ৰজাৰ আগত কাটৰক্তি কৰিবলৈ মোৰনো আৰু কি অধিকাৰ আছে তেতিয়া ৰজাই তেওঁক ক'লে তুমি এতিয়াও আৰু নিজৰ কথাকে কিয় কৈ আছা মই সিদ্ধান্ত ল'লো যে তুমি আৰু চিবা দুয়োৰে সেই মাটি ভাগ বাতি লোৱা তেতিয়া মফিবোচতে ৰজাক ক'লে হয় তেওঁ সকলোকে লওক কাৰণ মোৰ প্ৰভু মহাৰাজ শান্তিৰে নিজ গৃহলৈ উলটি আহিল পাছে গিলিয়দিয়া বৰ্জিয়লে ৰোগীমিলৰ পৰা আহি জৰ্ডন সিপাৰে ৰজাক আগবঢ়াই থবলৈ তেওঁৰ লগত জৰ্ডন পাৰ হ'ল সেই বৰ্জিলৈ অতি বুঢ়া 80 বয়সীয়া ৰজা মহনৈমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল কাৰণ তেওঁ অতিশয় প্ৰতিশালী লোক আছিল পাছে ৰজাই বৰ্জিয়লক ক'লে তুমি মোৰ লগত পাৰ হৈ আহা মই তোমাক জেৰুচালেমত মোৰ লগত থাকিবলৈ ব্যৱস্থা কৰি দিম কিন্তু বৰ্জিয়লে ৰজাক ক'লে মোৰ আয়ুসৰনো আৰু কিমান দিন আছে যে মই মহাৰাজৰ লগত জেৰুচালেমলৈ উঠি যাম এতিয়া মোৰ 80 বয়স মই জানো ভাল বেয়া ভেদ কৰিব পাৰোঁ বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ। এনেস্থলত আপোনাৰ দাস মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয়নো হ'ম? কওকচোন, আপোনাৰ দাস মই কেৱল মহাৰাজক জৰ্দন পাৰ কৰি লৈ আহিম। ৰজাই ইয়াৰ সলনি কেলেইনো এনে অনুগ্ৰহ কৰিব লাগে? কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত নিজ পিতৃ মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিম হ'ম? ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক, আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে আপুনি ইয়ালৈ তাকে কৰক। ৰজাই উত্তৰ দি ক'লে, কিম হ'ম, মোৰ লগত পাৰ হৈ যাবা, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম, আৰু তুমি মোক যি কৰিবলৈ কোৱা মই তোমালৈ চাই তাকে কৰিম। পাছে সকলো মানুহে জৰ্দন পাৰ হ'ল আৰু ৰজায়ো পাৰ হ'ল। পাছে ৰজাই বৰ্জিলয়ক চুমা খাই বিদায় দিলে, তেওঁ নিজ ঠাইলৈ উভতি গ'ল। ইজৰাইলৰ মাজত বিবাদ আৰু ছেবাৰ বিদ্ৰোহ। এইদৰে ৰজাই গিলগুললৈ পাৰ হৈ গ'ল আৰু কিম হমেও তেওঁৰ লগত পাৰ হৈ গ'ল। যিহুদাৰ সকলো লোক আৰু ইজৰাইলৰ অৰ্ধেক লোকে ৰজাক পাৰ কৰি নিলে। পাছে চোৱা, ইজৰাইলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি ৰজাক ক'লে, আমাৰ ভাই যিহুদাৰ লোকসকলে আপোনাক চুৰ কৰি মহাৰাজক, আপোনাৰ পৰিয়ালক আৰু দাউদৰ লগত তেওঁৰ সকলো লোকক কিয় জৰ্দন পাৰ কৰি আনিলে? তাতে যিহুদাৰ সকলো লোকে ইজৰাইলৰ লোকসকলক উত্তৰ দি ক'লে, কাৰণ ৰজা আমাৰ ওচৰ সম্বন্ধীয়া, তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছো, নাইবা ৰজাই জানো কিবা খৰচ দিবলগীয়া হৈছে। পাছে ইজৰাইলৰ লোকসকলে যিহুদাৰ লোকসকলক উত্তৰ দি ক'লে, ৰজাৰ লগত আমাৰ সম্বন্ধ দহ ভাগ ফৈদ আছে, গতিকে দাউদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে, এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলা হওক? আৰু আমাৰ ৰজাক উভতাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলোঁ। এতিয়া ইজৰাইল লোকসকলৰ কথাকৈ যিহুদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।